Good morning. Itu Agashwani Kohima. Pujur laga khobor puri asim kung nongla. External Affairs Minister Dr. S. Jaishankar bra India aru Pakistan majude third party mediation nalagi kendo Nai Delhi bra Islamabad lokodi kothabata tu bilateral hoboli dubara janai dise. Ikta event Nai Delhi dija kali rakhya laga sidelines si khobor manokhan lokodi kotha kore Dr. Jaishankar ba koisi Pakistan lokodi khali kothabata kori boli bakki thakya do Pakistan occupied Kashmir di Indian territory di niyam nohikena kabza koriya do khali kori diboli India bra safa kori janai dise.
Our relations, our dealings with them will be strictly bilateral. That is a national consensus for many years, and there is absolutely no change. Pakistan has a list of terrorists who need to be handed over. They have to shut down the terrorist infrastructure. We are prepared to discuss with them what is to be done on terrorism. Those are the talks which are feasible.
External Affairs Minister ba koisi ke Pakistan ba Simona Bahar ba atangwatiu kam rokhai nariyadak Indus Water Treaty tu rokhai rakhibole ase. UN Minister for Agriculture and Farmers Welfare Shivraj Singh Chauhan bra Indian Army bra joldi response diya karne jakali khushi janai dise aru Prime Minister Narendra Modi laka leadership bra Operation Sindur di desh laka dangor kamyab hua karne bi badhai dise. Tai bra Perin district di ekta event samoy di eto koi dise. Desh tu phutani aru khushi thaki ase bole koi tai bra Indian Army laka thik aru hushiyar bra Operation Juli ja karne bi salam dise.
ने अगर हमें छेड़ा तो उसे हम छोड़ेंगे नहीं हमने तय किया आतंकवादियों से बदला लेंगे हमने पाकिस्तान के नागरिकों को नहीं छेड़ा हमने पहले पाकिस्तान की सेना को भी नहीं छेड़ा केवल वो लोग जो आतंकवादियों को पनाह देते थे 25 मिनट के अंदर उनके सारे ठिकाने तबाह कर दिए गए बर्बाद कर दिए ये भारतीय सेना का शौर्य है और अंत में पाकिस्तान को घुटने टेकने पड़े
Nagaland Deputy Chief Minister T.R. Zeliangbra State ekta Regional Research Center to Natural Farming for Hill Agriculture de banai dibali propose korise College of Veterinary Sciences Jaluki Perin District de notun facilities jakali kholai dia samay kotha kore tarba shifting cultivation aru sustainable farming practices de research koribali dorkar janaise Nagaland de agricultural institutions na thagya janaigena Zeliangbra koise itu na thagya bra state laka dhun potential thakile bi nau jawan aru kisan majudi কামাবলী হাক না থাকে হয়ে যায় তাইপরা ইউনিয়ন এগ্রিকালচার মিনিস্টার শিবরাজ সিং চৌহান লগতে রিজন স্পেসিফিক রিসার্চ এডুকেশন আর ক্যাপাসিটি বিল্ডিং ইনিশিয়েটিভ খান কারণে অনুরোধ করেছে
This ECF in Makachung district is still awaiting approval. Additionally, the Honorable Minister may also consider to set up College of Agriculture, Horticulture and Forestry and College of Fishery in the state of Nagaland.
Sri Zeliangbra Nagaland laga nutun banai dia districts kande choita nutun Krishi Vikyan Kendras KVK sanction kori dibali bhi koise. Duita members kan North Eastern Council NSC Ministry of Donor Tinjing Norbo Thongdok Karo Lungki Pangchobra Nagaland GIS Aro Remote Sensing Center Planning and Transformation Department Chide State Secretary Koyamadi Jagali Ahise Idobra State NSC supported initiative kan review koribula se NSC members bra department lokote special data do hota hisapi update koribuli aro sob NSC funded development projects kan system di milai dibuli onarot korise tai khan ba cadastral mapping di dorkar motop dibuli aro jibon bajadia drugs di data kan aro health centers di rasta connectivity bhal kori dibuli bi koise eki somoy members kan do bra chief minister dr nipurio lokoti talaka official ঘর গহেমাদি লোক করেছে আর নর্থ ইস্ট ক্রিকেট ডেভেলপমেন্ট কাউন্সিল NACDC সিনিয়র মেন্স ইন্টার স্টেট ফ্রেন্ডশিপ টুর্নামেন্ট 2025 লাকা থার্ড এডিশন টু মেঘালয়াবরা হোস্ট নাগাল্যান্ড লগতে 110 রানস পর হারাই দিগেনা ট্রফি তো জিতিছে জন্তু নাগাল্যান্ড ক্রিকেট স্টেডিয়াম সভিমাদি রাখেছে মেঘালয়াবরা মিলাই রাখি দিয়া খিতাই গেনা নাগাল্যান্ড তো 120 রানস দি ওলাই যাইছে টুর্নামেন্টে ছয়টা নর্থ ইস্টার্ন স্টেটস কান মেঘালয়া নাগাল্যান্ড মণিপুর মিজোরাম অরুণাচল প্রদেশ আর সিকিম রা ভাগ লয় Nagaland Chief Minister aru NSCDC convener Dr. Nipurio pra prize bhag kori dia ceremony di jakali samjok loikina sob team khan pra lokoti স্পৰ্টছমেনশ্বিপ আৰু সাদিবাই জুৰি ৰাখিয়াৰ কাৰণে বাধাই দিছে। তাৰ বা এইটো নিচিনা টুৰ্ণামেণ্টছৰা ৰিজনেল মেলমেলাপ আৰু ক্ৰিকেট উন্নতি তাকত কৰি দিয়া লগাৰ দৰকাৰ জনাইছে। ডঃ ৰিঅ'ৰা মাইকীখন ক্ৰিকেট ডাঙৰ হিচাপে ইনভেষ্ট কৰি বুলি জনাই কেনাই এইটো লগা তাকত পঢ়াই দিবলৈ আৰু মোটাখন গেম লগতে একে হিচাপ ৰাখিবলৈও দৰকাৰ জনাই দিছে।
Not only in education but in sports, and we have more potential and opportunities to catch up because they are more focused, more resilient, more hardworking, more committed, and therefore I request the northeastern states to concentrate in our women teams.
আকুতি দিন্দি চিফ মিনিষ্টাৰ বা NACDC হেডকোৱাৰ্টাৰটো নাগালেণ্ড ক্ৰিকেট ষ্টেডিয়াম সৱৰিমালাত খোলাই দিছে। আৰু ইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান শেষ কৰি আছে। শুনি থাকিবি আজি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।